وآخرون اعترفوا بذنوبهم خلطوا عملا صالحا وآخر سيئا عسى الله أن يتوب عليهم إن الله غفور رحيم.
আৰু আন কিছুমান লোকে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিছে। সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে। সম্ভৱতঃ আল্লাহে সিহঁতক ক্ষমা কৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।